এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ইৰাণত সৃষ্টি হোৱা প্ৰতিকূল পৰিস্থিতিৰ বাবে ভাৰতীয় নাগৰিকসকলক জৰুৰী পৰামৰ্শাৱলী মানি চলিবলৈ পশ্চিম এছিয়াৰ ভাৰতীয় দূতাবাসসমূহৰ আহ্বান, সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ ভোটদাতাক আকৰ্ষণৰ প্ৰচেষ্টা, খানাপাৰাত ৰাজ্যিক কৃষি উদ্যান শস্য মেলাৰ আজি সামৰণি, ৰাজ্যজুৰি দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ ব্যাপক প্ৰস্তুতি আৰু ICC T20 বিশ্বকাপ ক্ৰিকেটৰ আজি কলকাতাত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ খেলত ভাৰত আৰু ৱেষ্ট ইণ্ডিজ মুখামুখি, টছত জিকি ভাৰতৰ বলিঙৰ সিদ্ধান্ত। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। ইৰাণত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ পৰা 400+ আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বাতিল কৰাৰ লগতে সময়সূচীৰ সাল সলনি কৰা হৈছে। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সূত্ৰই এই বিষয়ে প্ৰকাশ কৰি কয় যে মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই তাৎক্ষণিক সিদ্ধান্ত লোৱা হৈছে। ইপিনে পশ্চিম এছিয়াৰ ভাৰতীয় দূতাবাসসমূহে ভাৰতীয় নাগৰিকসকলক জৰুৰী পৰামৰ্শাৱলী মানি চলিবলৈ আহান জনাইছে। ইজৰাইলস্থিত ভাৰতীয় দূতাবাসে অস্থায়ীভাৱে দেশখনত থকা ভাৰতীয় নাগৰিকসকলক ইতিপূৰ্বে জাৰি কৰা পৰামৰ্শাৱলী মানি চলিবলৈ আৰু সময়মতে সাহায্য তথা যোগাযোগ সুনিশ্চিত কৰাৰ উদ্দেশ্যে দূতাবাসৰ ৱেবছাইটত নাম পঞ্জীয়ন কৰিবলৈ আহান জনাইছে। তেহৰাণত থকা ভাৰতীয় দূতাবাসেও ভাৰতীয় নাগৰিকসকলক সতৰ্কতা বৰ্তাই ৰাখিবলৈ আহান জনাইছে। দূতাবাস কৰ্তৃপক্ষই প্ৰয়োজন নহলে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আৰু শেহতীয়া ঘটনাক্ৰমৰ বিষয়ে অৱগত হোৱাৰ বাবে বাতৰি চাই থাকিবলৈ কৈছে। আবুধাবিত থকা ভাৰতীয় দূতাবাসেও UAEত থকা ভাৰতীয় নাগৰিকসকলক অযথা ভ্ৰমণ এৰাই চলিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। দোহাৰ ভাৰতীয় দূতাবাসেও অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু 24 ঘণ্টাই খোলা থকা হেল্পলাইন নম্বৰ মুকলি কৰিছে। দেশখনত আবদ্ধ ভাৰতীয় লোকসকলে 00974-5564-7502 নম্বৰলৈ ফোন কৰি সাহায্য লাভ কৰিব পাৰিব। ডামাস্কাছত থকা ভাৰতীয় দূতাবাসে অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতিলৈ চাই ছিৰিয়াত থকা সকলো ভাৰতীয় নাগৰিকক অনাৱশ্যকীয় যাত্ৰা এৰাই চলিবলৈ, সতৰ্ক হৈ থাকিবলৈ আৰু দূতাবাস তথা ছিৰিয়াৰ কৰ্তৃপক্ষই সময়ে সময়ে জাৰি কৰা সুৰক্ষাৰ নিয়মাৱলী আৰু পৰামৰ্শাৱলী মানি চলিবলৈ আহান জনাইছে। বাগদাদৰ ভাৰতীয় দূতাবাসেও একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। একেদৰে বাহৰেইনৰ ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আৰু দূতাবাস তথা স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশনা মানি চলিবলৈ আহান জনাইছে। উল্লেখযোগ্য যে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যু হোৱা বুলি দেশখনৰ চৰকাৰী টেলিভিছনে নিশ্চিত কৰিছে। শাসকীয় বিজেপিয়ে ৰাজ্যত আৰম্ভ কৰা জন আশীৰ্বাদ যাত্ৰাৰ আজি জাগীৰোডৰ পৰা আৰম্ভ হোৱা দ্বিতীয় দিনাৰ কাৰ্যসূচী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশ লয়। জাগীৰোডত বহু লোকৰ অংশগ্ৰহণেৰে ভিন ভিন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য গীতেৰে এই কাৰ্যসূচী অনুষ্ঠিত হয়। জাগীৰোডৰ পৰা মুখ্যমন্ত্ৰীগৰাকী মটৰ চাইকেল সমদলেৰে মৰিগাঁৱৰ দিশে অগ্ৰসৰ হয়। বাৰপূজীয়া, ৰহা, নগাঁও আৰু পুৰণি গুদামত উপস্থিত হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰহমপুৰত জন আশীৰ্বাদ যাত্ৰাৰ আজিৰ দিনটোৰ কাৰ্যসূচীৰ অন্ত পেলাব। বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদেও মধ্য গুৱাহাটীত সংকল্প সমাৰোহ অনুষ্ঠিত কৰে। এই সমাৰোহত দলটোৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। অসম প্ৰদেশ কংগ্ৰেছেও নাহৰকটীয়াত আজি সময় পৰিৱৰ্তন যাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ, বিধায়ক দেৱব্ৰত শইকীয়া, প্ৰণতি ফুকনৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছী নেতাই অংশগ্ৰহণ কৰে। এই পৰিৱৰ্তন যাত্ৰাত নাহৰকটীয়া অঞ্চলৰ বহু লোকেও অংশ লয়। ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈয়ে আসন্ন বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ বিষয়ে নিশ্চিত কৰিছে। পূৰ্বৰে পৰা প্ৰতিনিধিত্ব কৰি থকা সমষ্টিটোত প্ৰচাৰ অভিযান আৰম্ভ কৰি তেওঁ লগতে কয় যে কংগ্ৰেছৰ সৈতে তেওঁৰ দলৰ আলোচনা সঠিক দিশত আগবাঢ়িছে। মিত্ৰতাৰ বিষয়টো আজি নিশা 12 বজাৰ ভিতৰত স্পষ্ট হ'ব বুলিও বিধায়কগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে। শিৱসাগৰৰ পৰা আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে দল দুটাৰ মাজৰ মিত্ৰতাৰ সমীকৰণ মিলিলে কংগ্ৰেছ দলে সমষ্টিটো ৰাইজৰ দলক এৰি দিয়াৰো সম্ভাৱনা আছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী আয়ুক্ত অনুৰাগ গোৱেলে সমাগত বিধানসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয়। গোৱালপাৰাত উপস্থিত হৈ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে আজি ভোটগ্ৰহণ কেন্দ্ৰৰ বিৱৰণ, যাতায়াত ব্যৱস্থাৰ প্ৰস্তুতি, EVMৰ সুৰক্ষা ব্যৱস্থা, ষ্ট্ৰংৰুম, ভোটগণনা কক্ষ আদিৰ বিষয়ে জিলা প্ৰশাসনৰ পৰা খতিয়ান লয়। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে এই সন্দৰ্ভত গোৱালপাৰা জিলা প্ৰশাসনক কেতবোৰ পৰামৰ্শ আগবঢ়ায়। এই সন্দৰ্ভত এয়া গোৱালপাৰাৰ পৰা আমাৰ সংবাদদাতা ৰশিদুল হুছেইন।
মুখ্য নিৰ্বাচনী আয়ুক্ত অনুৰাগ গোৱেলে পুৱা জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ গোৱালপাৰা জিলা প্ৰশাসনে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চলাই যোৱা কাম কাজৰ লগতে সমগ্ৰ প্ৰক্ৰিয়াৰ বুজ লয়। গোৱালপাৰা জিলা আয়ুক্ত তথা জিলাৰ নিৰ্বাচনী বিষয়া প্ৰদীপ টিমুং, জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত, অতিৰিক্ত জিলা আয়ুক্ত জগদীশ ব্ৰহ্ম, নির্বাচনী বিষয়া পল্লবী বরাকে আদি করে নির্বাচনের দায়িত্ব থাকা বিষয়া কর্মচারী সকল মুখ্য নির্বাচনী আয়ুক্তর পর্যবেক্ষণের সময় উপস্থিত থাকে। মুখ্য নির্বাচনী আয়ুক্ত অনুরাগ গোয়েলে ভোটগ্রহণ কেন্দ্রের বিবরণ, যাতায়াত ব্যবস্থার প্রস্তুতি, ইভিএমর সুরক্ষার ব্যবস্থা, স্ট্রং রুম, ভোটগণনা কক্ষ আদি বিষয়ত জেলা প্রশাসনের খতিয়ান লয় আর কেতবোর পরামর্শ আগবায়।
হেরা, তুমি কত আসা? এই গোটেই ঘর তো দেখুন গ্যাস গ্যাস গুনাইছে।
ই হয় দেখুন, বাসন ধুবলে গুছি গলো নহয়, রেগুলেটর তো খুলিয়ে থ গলো নেকি? এই রোবার বা বন্ধ করে দিও।
আগত দরজা খিড়কিব খুলি দিও, তারপর বন্ধ করব লাগিব।
ইসব ডাঙর ভুল কইলু রে, কি যে বিপদ হল হেতেন।
আপনার এটা সরু ভুলে জীবনলৈ বিপদ মাতি আনিব পারে, আর আপনার সতর্কতায় বসাব পারে আপনার জীবন, জীবিকা, সম্পদ আর আপনজনক। অগ্নিকাণ্ডর কারণবোৰৰ বিষয়ে জানক, সজাগ হক আর সুরক্ষিত হয়ে থাকক। রন্ধন গ্যাস ব্যবহার করার পাছত সদায় রেগুলেটরের সুইচ বন্ধ করিব। বিজুতি ঘটা বৈদ্যুতিক সা সরঞ্জাম সমূহ অনতিপলমে মেরামতি করক, নাইবা তার ঠাইত নতুন সা সরঞ্জাম ক্রয় করক। জুই প্রশমনের বাবে পরম্পরাগতভাবে ব্যবহার করা বস্তু যেনে বালিরে ভরা টোপোলা, কম্বল আদি সহজে ঢুকি পয়া ঠাইতেই রাখক। তিতা হাতেরে তথা খালি ভরিরে বৈদ্যুতিক সা সঁজুলি ব্যবহার করার পৰা বিরত থাকক। যিকোনো জরুরীকালীন সহায়ের বাবে যোগাযোগ করক টোল ফ্রি নম্বর 1077। অসম রাজ্যিক দুর্যোগ ব্যবস্থাপনা প্রাধিকরণের দ্বারা জনহিতার্থে প্রচারিত।
আপনাদের সন্ধিয়ার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্রৰ পৰা। পরবর্তী বাতৰি শুনক ঋতুপর্ণা বৰাৰ পৰা।
খানাপাৰাৰ কৃষি সঞ্চালকালয়ৰ চৌহদৰ খেলপথাৰত যোৱা 26 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত 25 সংখ্যক ৰাজ্যিক কৃষি উদ্যান শস্য মেলাৰ আজি সামৰণি পৰিব। আজি বিয়লি আয়োজিত সামৰণি অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ কৃষি আৰু উদ্যান শস্য খণ্ডৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। তেওঁ ৰাজ্যৰ কৃষকসকলৰ মাজত নতুন জাগৰণৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰে। কৃষি যান্ত্ৰিকীকৰণ আৰু আধুনিক প্ৰযুক্তি ব্যৱহাৰে ৰাজ্যৰ কৃষিক্ষেত্ৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত ৰাজ্যৰ কৃষি বিভাগৰ আয়ুক্ত সচিব আৰু কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজৰিয়া, কৃষি বিভাগৰ সঞ্চালক ডাঃ পি উদয় প্ৰবীণৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে অসম উদ্যান শস্য সমিতিয়ে ৰাজ্য চৰকাৰৰ কৃষি সঞ্চালকালয়, উদ্যান শস্য আৰু খাদ্য প্ৰসংস্কৰণ সঞ্চালকালয়ৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা এই মেলাত 80খনৰো অধিক বিপণীয়ে অংশগ্ৰহণ কৰে। বিপণীসমূহত বিভিন্ন জিলাৰ উন্নত মানৰ কৃষিজাত আৰু উদ্যান শস্যৰ সামগ্ৰী বিক্ৰীৰ লগতে কৃষি উদ্যান প্ৰযুক্তি বিষয়ক প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হয়। অসমত প্ৰচুৰ লাভৰ সম্ভাৱনা থকা উদ্যান শস্যৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে অসম উদ্যান শস্য সমিতিয়ে 1995 চনত প্ৰথমবাৰৰ বাবে মেলাৰ আয়োজন কৰিছিল। এই মেলাত প্ৰথম অৱস্থাত পুলিবাগানকো প্ৰাধান্য দিয়া হৈছিল। ইয়াৰ পাছত দুবাৰ আন্তৰ্জাতিক উদ্যান শস্য মেলাও অনুষ্ঠিত হয়। এইবাৰৰ মেলাত পুষ্পসজ্জা, ৰন্ধন কলা, পাচলি, সতেজ ফুল, ফল মূল, চাদৰ ওপৰত কৰা বাগিচা প্ৰতিযোগিতা আদিৰ আয়োজন কৰা হৈছিল। ইয়াৰ লগতে কৃষি আৰু উদ্যান শস্য বিষয়ক কেইবাখনো আলোচনা চক্ৰ, প্ৰশিক্ষণ আদিও অনুষ্ঠিত হয়। ৰাজ্যৰ আন প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰতো দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে। কাইলৈ সন্ধিয়া ব্ৰহ্মপুত্ৰৰ পাৰত মেঘদাহ পৰ্বৰে আৰম্ভ হবলগীয়া এই উৎসৱৰ 6 মাৰ্চত ধৰ্মীয় শোভাযাত্ৰাৰে সামৰণি পৰিব। পূৰ্বৰ দৰে এইবেলিও দৌল গোবিন্দ মন্দিৰৰ দৌল উৎসৱত লক্ষাধিক ভক্তৰ আগমন হ'ব বুলি মন্দিৰ পৰিচালনা সমিতিয়ে আশা প্ৰকাশ কৰিছে। এই সন্দৰ্ভত দৌল গোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক গণেশ দাসে এইদৰে কয়।
অহাকালিৰ পৰা ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰত 5 দিনীয়া দৌল উৎসৱৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু কালি সন্ধিয়াকৈ 6:30 বজাত মহাপ্ৰভুক সুসজ্জিত সিংহাসনত বহুৱাই তেখেতক মেঘদাহ কাৰ্যসূচী পালন কৰিবলৈ ব্ৰহ্মপুত্ৰৰ পাৰত নিয়া হ'ব। তাত যিটো আধ্যাত্মিক পূজা পাৰ্বণ আছে সেইখিনি কৰাৰ পিছত তেখেতক পুনৰবাৰ মন্দিৰলৈ আনি দৌলত প্ৰতিষ্ঠা কৰা হ'ব আৰু এই আটাইকেইদিন অৰ্থাৎ 5টা দিনেই তেওঁ দৌলত স্থাপিত হ'ব। মূল মণিকুটৰ পৰা মেঘদাহ কাৰ্যসূচী তেওঁৰে সমাপন কৰাৰ পিছত পৰহিলৈ অৰ্থাৎ 3 মাৰ্চ সেইদিনাখন মহাপূজা আৰম্ভ হ'ব। তাত পোৱাৰে পৰা এই মহাপূজা ভাগ প্রায় 11:30-11:30 বজাত সমাপ্তি হব। ইয়ার পিছতেই তৃতীয়, চতুর্থ আৰু যি পঞ্চম দিন, এই পঞ্চম দিনত আমাৰ আটাইকেইটা কাৰ্যসূচীত প্ৰায় 1,00,000 ভক্তৰ সমাগম হব বুলি আমি এটা অনুমান কৰিছো।
বৰপেটা সত্ৰতো 5 দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ অনুষ্ঠিত হ'ব। দৌল উৎসৱৰ সৈতে সংগতি ৰাখি আজি বৰপেটাত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে হোলী গীত পৰিৱেশন কৰি শোভাযাত্ৰা উলিয়ায়। এই শোভাযাত্ৰাত 40টাৰো অধিক জাতি জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰে। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে এই শোভাযাত্ৰা উদ্বোধন কৰে। মাজুলীৰ নগাঁও গোসাঁইবাৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী ফাকুৱা দৌলত 3দিনীয়া কাৰ্যসূচীৰে এই উৎসৱ অনুষ্ঠিত হ'ব। উৎসৱৰ লগত সংগতি ৰাখি পানী তোলা, গোসাঁই কীৰ্তন, আধ্যাত্মিক সন্মিলন, দিহানাম, ফাকুৱানাম, দোলযাত্ৰা আদি বিভিন্ন কাৰ্যসূচীও অনুষ্ঠিত হ'ব। অন্তিম দিনা সন্ধিয়া শিশু শিল্পীসকলে ভাওনা পৰিৱেশন কৰিব। সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ পাহাৰত বসবাস কৰা খিলঞ্জীয়া লোকসকলক ভূমিপট্ট প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি ৰাজহ মন্ত্ৰী কেশৱ মহন্তই আজি প্ৰকাশ কৰিছে। আজি গুৱাহাটীত আয়োজিত এখন সভাত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰীৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰা হৈছে আৰু পৰৱৰ্তী ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে প্ৰস্তাৱ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিষয়টো বিধানসভাৰ অধিৱেশনসমূহত উত্থাপন কৰি আহিছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰত থকা আইনী অসুবিধাসমূহ আঁতৰ হোৱাৰ পাছত ভূমিপত্ৰ প্ৰদান কৰিব পৰা যাব।
পাহাৰৰ লোকসকলক আমি যিকোনো প্ৰকাৰে ভূমিৰ পত্তন দিব লাগে। পাহাৰৰ মাটিৰ ক্ষেত্ৰত কেইখনমান আইনে আমাক অসুবিধা কৰি আছে। আইনত লিখা আছে যে আপুনি ঘৰটো যে সাজিছে তাত শ্লোপ কিমান, ঠিক তেনেধৰণে ফৰেষ্ট আইনৰ বিষয়ে আছে। ইয়াত আকৌ দেৱোত্তৰ মাটিৰ বিষয়টোও আছে, দেৱোত্তৰ মাটিটো সুপ্ৰিম কোৰ্টত কেচ হৈ আছে। এই বিষয়টো যোৱাকালিও মই আলোচনা কৰিছো বিভাগৰ বিষয়াসকলৰ লগত, আৰু এইবাৰ কৈছো যে আমাৰ ইয়াত যি এখন দুখন আৰু কেবিনেট হ'ব ইলেকশ্যনৰ আগত, যিকোনো প্ৰকাৰে যিমানখিনি মাটি আমি সদ্যহতে গুৱাহাটীত দিব পাৰো তাৰ প্ৰস্তাৱ আমি উত্থাপন কৰিবলৈ প্ৰস্তুতি চলাইছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছে, নিৰ্দেশ দিছে যে পিছত নহয়, আমি নিৰ্বাচনৰ পূৰ্বেই আপোনালোকক পাহাৰৰ মাটি দিয়া আৰম্ভ কৰিম। গতিকে এই প্ৰস্তুতি আমি চলাইছো আৰু আপোনালোকে যিসকল গুৱাহাটীৰ পাহাৰত বাসিন্দা হিচাপে আছে তেখেতসকলে অতি সোনকালেই ভাল খবৰ পাব বা মাটিৰ পট্টা পাব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমাগত কোকৰাঝাৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলাখনত প্ৰস্তুতি অব্যাহত ৰখা হৈছে। অহা 13 মাৰ্চত শ্ৰীমোদীয়ে BTC সদৰ কোকৰাঝাৰ পৰিদৰ্শন কৰি বিভিন্ন কাৰ্যসূচীত অংশ ল'ব। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, BTC মুৰববী হাগ্ৰামা মহিলাৰী আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে সভাত অংশ ল'বলগীয়া গ্ৰীণফিল্ড পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। এই পৰিদৰ্শন কালত নিৰাপত্তা ব্যৱস্থা আৰু সভাৰ অন্যান্য দিশৰ প্ৰস্তুতি বিতংভাৱে চালি জাৰি চোৱা হয়।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়াকৈ আয়োজিত অসম প্ৰাদেশিক মহিলা সমিতিৰ শতবৰ্ষ উদযাপন কাৰ্যসূচীৰ আজি সামৰণি পৰে। পদ্মশ্ৰী সন্মানেৰে সন্মানিত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে 1926 চনত প্ৰতিষ্ঠা কৰা অসম প্ৰাদেশিক মহিলা সমিতিৰ শতবৰ্ষ উদযাপন কাৰ্যসূচীৰ আজি অন্তিম দিনা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বিশিষ্ট অভিনেত্ৰী চেতনা দাসে এই শোভাযাত্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ পাছতে অসম প্ৰাদেশিক মহিলা সমিতিৰ সভানেত্ৰী গীতা শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট উদ্যোগী ৰিণিকী ভূঞা শৰ্মা, চিকিৎসক ডাঃ অঞ্জন জ্যোতি চৌধুৰী, প্ৰাক্তন আৰক্ষী বিষয়া শ্যামল শইকীয়া, জল বোৰ্ডৰ প্ৰাক্তন উপসঞ্চালক হিৰণ্য বৰাই অংশগ্ৰহণ কৰে। শতবৰ্ষ উদযাপন কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ বিশেষ পদক্ষেপ, ৰাষ্ট্ৰীয় কৃতজ্ঞতা আৰু জাগ্ৰত অভিযানৰ অংশস্বৰূপে দৰং আৰু ওদালগুৰি জিলাৰ মুঠ 14খন শিক্ষানুষ্ঠানত মাহজোৰা প্ৰেৰণামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে মঙলদৈ ৰঞ্জিত শৰ্মা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, মঙলদৈ ডন বস্কো হাইস্কুল, মহৰ্ষি বিদ্যামন্দিৰ আৰু আন শিক্ষানুষ্ঠানসমূহতো এই কাৰ্যসূচী অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলাত আজি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই দুটা গুৰুত্বপূৰ্ণ ভূমি সংৰক্ষণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে বৰ্ষিজৰা VCDCৰ অধীনৰ এলেকাত 29,60,000 টকা ব্যয় সাপেক্ষে ববিল ভূমি উন্নয়ন প্ৰকল্প আৰু তুৰিবাৰী গাঁৱত 64,00,000 টকা ব্যয় সাপেক্ষ ভূমি সংৰক্ষণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি খন্তেক পাছতে কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত ভাৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখনত টছত জিকি ভাৰতীয় অধিনায়ক সূৰ্য কুমাৰ যাদৱে প্ৰথমে বলিঙৰ সিদ্ধান্ত লৈছে। ভাৰতে ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ হলে এই খেলখনত জয়লাভ কৰিব লাগিব। ইপিনে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকাই জিম্বাবৱেক 5 উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰি জিম্বাবৱে নিৰ্ধাৰিত অভাৰত 7টা উইকেট হেৰুৱাই 153 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত জয়ৰ বাবে প্ৰয়োজন হোৱা 154 ৰাণ দক্ষিণ আফ্ৰিকাই 13টা বল বাকী থকা অৱস্থাত 5টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। ইৰাণত সৃষ্টি হোৱা প্ৰতিকূল পৰিস্থিতিৰ বাবে ভাৰতীয় নাগৰিকসকলক জৰুৰী পৰামৰ্শাৱলী মানি চলিবলৈ পশ্চিম এছিয়াৰ ভাৰতীয় দূতাবাসসমূহৰ আহ্বান। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ ভোটদাতাক আকৰ্ষণৰ প্ৰচেষ্টা। খানাপাৰাত ৰাজ্যিক কৃষি উদ্যান শস্য মেলাৰ আজি সামৰণি। ৰাজ্যজুৰি দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ ব্যাপক প্ৰস্তুতি। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেটৰ আজি কলকাতাত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ খেলত ভাৰত আৰু ৱেষ্ট ইণ্ডিজ মুখামুখি, টছত জিকি ভাৰতৰ বলিঙৰ সিদ্ধান্ত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।